হেল্ল'
অ' হেল হে নৰক, বৰফ চাই ভাল লাগে নে? বৰফ বৰফ কেনেকুৱা লাগে? বৰফ কেনেকুৱা লাগে? বৰফ বৰফৰ মাজত খেলি কেনেকুৱা লাগে?
কোনে কৈছে?
এই তুমি মোক আজি ফোন কৰিছিলা দুপৰীয়া 2 বজাত। মই অকল ৰাতিহে কথা পাতো, ৰাতিহে পাতো, মই দিনৰ পতা মানুহ নহয়, মই ৰাতি পাতো।
হয় কোন তুমি?
এইটোৱেতো কথা গেলা, তুমিয়ে মই ময়ে তুমি, কেইটামান পতাইছো নহয় হোৱাটছএপত, হোৱাটছএপ আছে নহয় তোমাৰ, তাতেহে দেখিলো তুমি বৰফৰ মাজত ফটো উঠি বৰ ভাল পোৱা। মই বৰফৰ মাজত 25 বছৰ থাকি আহিলো, 25 বছৰ বৰফৰ মাজত। এ ইউনাইটেড ষ্টেটছ অফ ছেটেনিক ডিমনিক পর্নোগ্রাফিক আমেরিকা, যাবা নেকি আমেরিকা? মই চিটিজেন হয়, মই চিটিজেন হয়, মই এখন কাগজ লিখি দিলে তোমাৰ ভিজা হৈ যাব।
তুমি হয় কোন?
মোৰ নাম অভিনৱ, আল্ট্ৰা মডাৰ্ণ অভিনৱ বৰ ঠাকুৰ। তুমি মোৰ নম্বৰ ক'ৰ পৰা পালা আৰু কিয় ফোন কৰিছিলা কোৱাচোন?
তুমিহে মোক ফোন কৰিছিলা।
অহ, তোমালোকৰ এখন এড্ৰেছ বুক আছে নহয়? এড্ৰেছ বুক এখন আছে নহয়, NCR, নিউ দিল্লীৰ অসমীয়া, বহুত ডাঙৰ ডাঙৰ অসমীয়া আছিল নহয়, আছিল নাই? তুমি এতিয়া নিউ দিল্লীত নাই, তুমি মুম্বাইত আছা, আছা নাই?
মই বাৰু য'তে থাকো, তুমি মোক ক'ত কেনেকে চিনি পোৱা?
এই চিনি কেনেকে পাওঁটো বাদ দিয়া, তুমি আত্মা এটা হয় নহয়, তুমি এটা আত্মা হয় নহয়? তোমাৰ ভিতৰটোত কোন বহি আছে? এইটো মই বহি আছো, সৰ্বভূতানাম অস্মিন চেতনাম। তোমাৰ যে চেতনাটো মহে যে কামোৰে, কামুৰিলে কোনে গম পায়? এইটো মই পাওঁ।